Red FM Love Story. RJ Pahir Huide. Super Hits 93.5 Red FM ত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। প্ৰথমতে জনাই দিওঁ, যদি আপুনি আপোনাৰ ষ্টৰীসমূহ মোৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি চিঠি লিখি মোলৈ পোষ্ট কৰিব লাগিব। ঠিকনাটি আপুনি ফেচবুক, ইনষ্টাগ্ৰাম বা ইউটিউবতো পাব। তথাপিও কৈ দিছোঁ, ৰেড এফ এম অফিচ, জুপিটৰা পেলেচ, ফাৰ্ষ্ট ফ্ল'ৰ, ABC GS ৰোড, গুৱাহাটী 7810005। এইটো হৈছে আমাৰ পোষ্টেল এড্ৰেছ। আপুনি চিঠি লিখি বা টাইপ কৰি হ'লেও আপুনি পোষ্ট কৰি দিব লাগিব। আপোনাৰ বয়স 18 বছৰতকৈ বেছি হ'ব লাগিব। কোনো ধৰণৰ যাতে ভায়লেঞ্চ নাথাকে আপোনাৰ লাভ ষ্টৰীত, সেইটো মন কৰিব। ছ'চিয়েলি যাতে একচেপ্টেবল ষ্টৰী হয়, আৰু তাৰ লগতে আমি আপোনাৰ পাৰ্টনাৰৰ নাম সলনি কৰি দিম ফৰ দেৰ প্ৰিভেচি। যদি বিয়া হৈ গৈছে তেতিয়াহ'লে আমি সলনি নকৰোঁ, কিন্তু যদি ৰিলেশ্যনশ্বিপ চলি আছে তেতিয়াহ'লে আমি আপোনাৰ পাৰ্টনাৰৰ নামসমূহ সলনি কৰি দিম। এইকেইটা কথা মনত ৰাখি আপুনি আপোনাৰ ষ্টৰীসমূহ সোনকালে প্ৰেৰণ কৰিব। আৰু আজিৰ ষ্টৰীটি যি পঠিয়াইছে অভিজিৎ ৰাজবংশীয়ে, তেওঁৰ ষ্টৰী আজি আমি শুনি গৈ থাকিম। তেওঁ পঠিয়াইছে এই চিঠিখন বঙাইগাঁৱৰ পৰা। চ' আজিৰ লাভ ষ্টৰীৰ বাবে অপেক্ষা কৰক এণ্ড ৰেড এফ এম বজাতে ৰহো। ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰজে পাহিৰ সৈতে। শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। মই আছোঁ আপোনাৰ সৈতে পাহি। চ' আৰম্ভ কৰোঁ আজি অভিজিৎ ৰাজবংশীৰ লাভ ষ্টৰী, দ্য ডক্টৰ 13 জেন। নমস্কাৰ পাহিবা, মই অভিজিৎ, বঙাইগাঁও জিলাৰ দক্ষিণ বিজনীৰ সৰু এখন গাঁৱত মোৰ ঘৰ। পাহিবা, বহুত দিন আগতে এটা ভিডিঅ' পাওঁ আৰু সেই ভিডিঅ'টি মই ছেভ কৰি ৰাখোঁ আৰু মাজে মাজে মই শুনি থাকিছিলোঁ। পিছত এদিন সেই চেনেলটো চাই ইউটিউবত চাৰ্চ কৰিলোঁ আৰু এই ধৰণৰ ভিডিঅ' পাবলৈ আৰম্ভ কৰিলোঁ। তাৰে পৰা আপোনাৰ চেনেলৰ এটি ভিডিঅ' মই পাওঁ। ভিডিঅ'টি আছিল 38 মিনিটৰ। বিশ্বাস কৰক পাহিবা, ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টি মই চালোঁ। কিবা এটা ভাল লাগি গ'ল পাহিবা, বিশেষকৈ আপোনাৰ সেই শুৱলা কণ্ঠৰ মাতটো মোক যেন কিবা এটা শান্তি দিলে আৰু লগে লগে মই আপোনাৰ চেনেলটো ছাবস্ক্রাইব কৰি ললোঁ। তেতিয়াৰে পৰা মই কাণত হেডফোন লগাই দিনে ৰাতিয়ে আপোনাৰ ভিডিঅ'বোৰ চাই থাকোঁ আৰু তেতিয়াৰ পৰাই ভাবিলোঁ যে ময়ো মোৰ লাভ ষ্টৰীটো আপোনাৰ সৈতে শ্বেয়াৰ কৰিম। পাহিবা, মই মোৰ লাভ ষ্টৰীটোৰ নাম দিব বিচাৰিছোঁ, দ্য ডক্টৰ 13 জেন। এই নামটো মই কিয় দিব লগা হ'ল আগলৈ পঢ়ি শুনিলে নিশ্চয় বুজি পাব। তেন্তে পাহিবা, মোৰ লাভ ষ্টৰীটো আৰম্ভ কৰিব বিচাৰিছোঁ। বহুত দিন মই কলম ধৰা নাছিলোঁ, আখৰ বহুত বেয়া মই জানো, আপোনাৰ হয়তো বুজি পোৱাত অসুবিধাও হ'ব পাৰে, কিন্তু আপুনি আপোনাৰ সৰু ভাইটি বুলি ভাবি ক্ষমা কৰি মোৰ ষ্টৰীটো পঢ়িব বুলি বাট চাই ৰম। চ' আজি শুনি গৈ থাকিম অভিজিৎ ৰাজবংশীৰ লাভ ষ্টৰী, দ্য ডক্টৰ 13 জেন। ৰেড এফ এম বজাতে ৰহো। ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰজে পাহিৰ সৈতে। চুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আছোঁ আপোনাৰ সৈতে পাহি। শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছোঁ অভিজিতৰ লাভ ষ্টৰী, দ্য ডক্টৰ 13 জেন। আগলৈ তেওঁ লিখিছে, পাহিবা মই এজন ই ৰিক্সা চালক। ডিচেম্বৰ 4 তাৰিখে 2022 মই তাইক প্ৰথমবাৰৰ বাবে মোৰ ই ৰিক্সাখনত উঠাই লৈ আহোঁ। তাইৰ ঘৰ আৰু মোৰ ঘৰ একেখন গাঁৱতে। ছোৱালীজনী অতি নম্ৰ আৰু ভদ্ৰ আছিল, না কোনো ল'ৰাৰ লগত কথা পাতিছিল, না কোনো ল'ৰাৰ পিনে মুখখন দাঙি চাইছিল। স্কুলৰ পৰা ঘৰত অহাৰ লগে লগে আৰু তাৰপিছত ঘৰৰ পৰা বাহিৰো হোৱা নাছিল, আনকি তাইৰ টিউশ্যন মাষ্টৰো ঘৰলৈ আহিবলৈ দিছিল, যাৰ বাবে মই একেখন গাঁৱৰ হ'লেও ভালকৈ চিনি পোৱা নাছিলোঁ। অকল জানিছিলোঁ যে তাই আমাৰ গাঁৱৰে ছোৱালী আৰু তাইও মোক সিমানখিনিয়ে চিনি পাইছিল যিমান মই তাইক পাইছিলোঁ। ক্ষমা কৰি দিব পাহিবা, মই তাইৰ নামটো ল'ব নিবিচাৰিম। তেতিয়া তাই ক্লাছ 9ত পঢ়ি আছিল। তাইক প্ৰথম দিন লৈ আহোঁতেই কিবা এটা ভাল লাগি গ'ল, তেতিয়াৰে পৰা মই তাইক সদায় আনিবলৈ যাওঁ। চ' আজি শুনি গৈ থাকিম অভিজিতৰ লাভ ষ্টৰী, দ্য ডক্টৰ 13 জেন এণ্ড ৰেড এফ এম বজাতে ৰহো। ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰজে পাহিৰ সৈতে। ৱেলকাম বেক, শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। মই আছোঁ আপোনাৰ সৈতে পাহি। আজি শুনি আছোঁ অভিজিতৰ ষ্টৰী, দ্য ডক্টৰ 13 জেন। আগলৈ তেওঁ লিখিছে, 8/12/2022 সেইদিনাখনৰ পৰা তাইৰ 4th unit test পৰীক্ষা। তাৰ আগদিনাখন তাই মোক ক'লে যে কাইলৈৰ পৰা মোৰ পৰীক্ষা আৰম্ভ হ'ব, তুমি মোক সদায় অনা নিয়া কৰিব পাৰিবানে। মই আৰু কি ক'ম, লগালগ মান্তি হৈ গ'লোঁ। তেনেকৈয়ে 10-15 দিনমান মই তাইক অনা নিয়া কৰিছিলোঁ। হঠাৎ এদিনাখন তাইৰ আইডেণ্টিটি কাৰ্ডখন মোৰ গাড়ীত তাই এৰি থৈ গ'ল আৰু সেইখন মোৰ চকুত পৰে আৰু লগালগ তাইক নোকোৱাকৈয়ে আই ডি কাৰ্ডখনৰ মই ফটো মাৰি লওঁ। ছুটিৰ সময়ত তাইৰ মনটো বেছি ভাল নাছিল। তেতিয়া মই তাইক সুধিলোঁ যে
আজি কিবা হেৰাল নেকি তোমাৰ?
অঁ, মোৰ আই কাৰ্ডখন হেৰালে। কিয়, তুমি পাইছিলা নেকি?
অঁ, আজি পাইছিলোঁ মই, কিন্তু মই দলিয়াই দিলোঁ।
দলিয়াই দিলা মানে ক'ত?
নদীত।
মোৰ আইডি কাৰ্ডখন কিয় দলিয়াই দিলা?
নহয়, মই ফটো এখন মাৰি থৈছোঁ, তোমাক যদি লাগে মই উলিয়াই দিম আৰু ফটোখনৰ পৰা।
অঁ লাগিব, নহ'লে মোক স্কুলত সোমাব নিদিয়ে নহয়। কেতিয়া বনাই দিব পাৰিবা?
বনাই দিম, মই তোমাক আজিয়ে বনাই দিব পাৰিম।
আজি পাৰিবা? প্লিজ মোক আজিয়ে দি দিবা, নহ'লে কালি মোক স্কুলতে সোমাবলৈ নিদিব।
ঠিক আছে হ'ব, পালোহি নামা।
আৰু এনেকৈ কথা পাতি থাকোঁতে থাকোঁতে ঘৰ আহি পালোঁ। তাই গাড়ীৰ পৰা নামি মোক ভাড়াটো দিলে, মই তাইক আইডেণ্টিটি কাৰ্ডখন দিলোঁ। তেতিয়া তাই ক'লে,
এইটো পইচা।
অঁ, আৰু এইটো তোমাৰ চেঞ্জ।
এইখন দেখোন মোৰ আইডি কাৰ্ড, তুমি বোলে আকৌ নদীত পেলাই দিছা, ইমান মিছা কথা কিয় কোৱা?
আরে মিছা কথা নকম, মই কি মহাত্মা গান্ধী নেকি?
আরে থ্যাংক ইউ।
সাগলে কি হয় জানি বলে শুনি থাকক আজি স্টোরি টি এন রেড এফএম বাজাতে রহো।
রেড এফএম লাভ স্টোরি, লাভ স্টোরি আর জে পাহির হইতে।
শো চলি আছে উইকেন স্পেশাল রেড এফএম লাভ স্টোরি, মই আছো আপনার হইতে পাহি। আজি শুনি আছো আমি অভিজিতৰ লাভ স্টোরি দ্য ডক্টর 13 জেন। আগলে তেওঁ লিখিছে, এনেকৈ আমাৰ মাজত কথা বতৰা চলি থাকিল। 13/1/2008 তাইৰ জন্মদিনৰ তাৰিখ। 13/1/2023 মই তাইক প্ৰথমবাৰৰ বাবে তাইৰ জন্মদিনৰ শুভেচ্ছা জনাওঁ। তাতে আকৌ ঠিক 12:00 বজাত 21 মে 2023 তাৰিখে আমি দুয়ো ফুৰিবলৈ যাওঁ কাকজানত। মই বন্ধুৰ বাইক এখন লৈ গৈছিলোঁ, যিয়ে নহওক ঘূৰি আহিলোঁ। আৰু কেইদিনমান পাছত মই এখন বাইক লওঁ তাইৰ কাৰণে, কাৰণ মাজে মাজে দুয়ো ফুৰিবলৈ যাম বাইকখন লৈ। তাৰ পাছতে তাই মোক বেষ্ট ফ্ৰেণ্ড হিচাপে স্বীকৃতি দিলে আৰু ক'লে যে তুমি মোৰ বেষ্ট ফ্ৰেণ্ড হৈহে এৰিলা। ময়ো তেতিয়া বহুত বেছি সুখী হৈছিলোঁ, যিটো নেকি মই আপোনাক বুজাব নোৱাৰিম। এনেকৈ বহুত ভালে ভালে আমাৰ ৰিলেশ্যনশ্বিপ চলি থাকিল। ৱেল, যদিও ফ্ৰেণ্ডশ্বিপ, বাট ষ্টিল অভিজিতৰ মনত যিটো মৰম তাইলৈ বা যিটো ভালপোৱা সেইটো এভিডেণ্ট হৈ পৰিছে। কিন্তু ৰিলেশ্যনশ্বিপত এতিয়াও তেওঁলোক সোমোৱা নাই। তাৰ আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰিটি এন ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰি, লাভ ষ্টৰি আৰ জে পাহিৰ সৈতে।
শ্ব' চলি আছে উইকেন স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰি, মই আছোঁ আপোনাৰ সৈতে পাহি। আজি শুনি আছোঁ অভিজিতৰ লাভ ষ্টৰি দ্য ডক্টৰ 13 জেন। আগলৈ তেওঁ লিখিছে, তাৰে পিছত আমাৰ এই সম্পৰ্কটো অইন মানুহৰ চকুত পৰিলে। পিছত আৰু কি, যিটো হ'ব লগা আছিল তাকেই হ'ল। আজি 11 মাহ 4 দিন পিছত তাই আৰু মোৰ গাড়ীত অহা যোৱা নকৰে। তাৰিখ আছিল 8/11/2023, যিটো মই কোনোদিনে পাহৰিব নোৱাৰিম। যি নহওক চব ঠিকেই আছে, কিন্তু তাই মোক কথা দিছিল যে মোক কোনোদিনেই তাই এৰি নাযায় বুলি। বিশ্বাস কৰক পাহিবা, তেতিয়া সঁচাকৈ এনেকুৱা লাগিছিল যেন তাইয়ে মোৰ সকলো, তাই নহ'লে মই জীয়াই থাকিব নোৱাৰিম। এনেকৈ চলি আছিল আমাৰ ৰিলেশ্যন 26/12/2003। আমাৰ সম্পৰ্কটোৱে 1 বছৰ কমপ্লিট কৰিলে আৰু তাৰে আনন্দ আমি হয়তো দুয়ো বুজাব নোৱাৰিম। আমি একেলগে সেইদিনাখন মানাহ ৰাষ্ট্ৰীয় উদ্যানত ফুৰিবলৈ গৈছিলোঁ আৰু ঘৰলৈ উভতি অহাৰ সময়ত তাই মোৰ কান্ধত তাইৰ মুখখন ৰাখি ক'লে, বোলা আজি আমি দুয়ো পলাই যাওঁ। মই আচৰিত হৈ গৈছিলোঁ পাহিবা। তাই সুধিছিলোঁ যে তাই সঁচাকৈ কথাষাৰ কৈছে নেকি, কিন্তু তাই ক'লে যে ফাইনেল এক্সাম হৈ লওক, তাৰপিছতহে আমি এইবোৰ চিন্তা কৰিম। তাইৰ ফাইনেল এক্সামলৈ আৰু 2 বছৰ আছিল। তাইৰ এষাৰ কথা শুনিয়েই মোৰ বহুত বেছি ভাল লাগিছিল। তাৰপিছতে তাই এইটোৱে কৈছিল যে তাই হেনো মোৰ ই ৰিক্সাখনতেই যাব, লাগিলে মানুহে যি কওক বা নকওক। আৰু এনেকৈ আমি আমাৰ সম্পৰ্ক চলাই গৈ থাকিলোঁ। চাগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰি এণ্ড ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰি, লাভ ষ্টৰি আৰ জে পাহিৰ সৈতে।
শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰি, মই আছোঁ আপোনাৰ সৈতে পাহি। আজি শুনি আছোঁ অভিজিতৰ ষ্টৰি দ্য ডক্টৰ 13 জেন। আগলৈ তেওঁ লিখিছে, তাইৰ মনডে টু ৱেডনেছডে স্কুলত টিউশ্যন আছিলে আৰু ময়ে তাইক লৈ গৈছিলোঁ। আকৌ মাজতে কি হ'ল, মই তাইৰ কাৰণে তাইৰ ঘৰৰ ওচৰত ৰৈ আছোঁ, তাই টিউশ্যন যাব, সেইবাবে বহু সময় তাইৰ বাবে বাট চালোঁ, কিন্তু তাই ওলাই নাহিলে। টিউশ্যন যোৱাৰ সময়ো পাৰ হৈ গ'ল। মই মনতে ভাবিলোঁ মোৰেই চাগে পলম হ'ল, তাই অলৰেডি গৈছে। তেতিয়া মই তাইৰ স্কুলৰ ওচৰত গ'লোঁ আৰু হঠাৎ দেখা পালোঁ যে তাই নিজৰ চাইকেল এখন লৈ আহিছে। মই ভাবিছিলোঁ চাইকেলখন চাগে তাইৰ বান্ধৱীৰ, কিন্তু নহয়, মোৰ ভবাটো ভুল আছিল। তেতিয়া এনেকুৱা লাগিল যেন তাই মোৰ পৰা আঁতৰিব বিচাৰিছে, মোক যেনেকৈ জনাব বিচৰা নাই। হঠাৎ এদিনাখন তাইক এছ এম এছ কৰোঁ হোৱাটছএপত আৰু দেখা পাওঁ যে মোৰ নম্বৰটো ব্লক লিষ্টত ৰাখি থৈছে। পিছত কল কৰিলোঁ, তাতো ছেম কেছ, মোক ব্লক কৰি থৈছে। সেইকাৰণে ৰাতি মই তাইৰ লগত ফেচবুকত কথা পাতিলোঁ। তাই মোক এইটো অজুহাত দিলে যে এক্সাম ওচৰ আহি পাইছে, সেইটো কাৰণে তাই কথা পাতিব নোৱাৰে। তাইৰ এইম হৈছে ডক্টৰ হোৱাৰ, যাৰ বাবে তাইৰ নাম ৰাখিছিলোঁ দ্য ডক্টৰ। আৰু তাইৰ বাৰ্থডে আছিল 13 January, আৰু সেইবাবে মই মোৰ লাভ ষ্টৰিটোৰ নাম দিছোঁ দ্য ডক্টৰ 13 Jan। তাই এক্সামৰ কাৰণে বিজি হৈ গ'ল আৰু মই তাইক ইৰিটেট কৰিব বিচৰা নাছিলোঁ, সেইটো কাৰণে তাইৰ লগত মই কথা পতাটো কমাই দিছিলোঁ। চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰি দি এম ৰেড এফ এম বা যাতে ৰহো
ৰেড এফ এম লাভ ষ্টৰি লাভ ষ্টৰি আৰ জে পাহিৰ সৈতে।
শ্ব' চলি আছে ভিগেন স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰি, মই স্বপ্নাৰ সৈতে পাহি। আজি শুনি আছোঁ অভিজিতৰ লাভ ষ্টৰি দ্য ডক্টৰ 13 Jan। আগলৈ তাই লিখিছে 24/1/2024 তাইৰ লগত মোৰ লাষ্ট টাইম ফেচবুকত কথা হয় আৰু শেষত ক'লে যে মই যাতে আৰু তাইক ফোন মেছেজ একোৱে নকৰোঁ, তাইৰ ফোনটো হেনো ভণ্টিয়ে চাই থাকে। সেইখিনি কৈয়ে সেইদিনাখন আৰু কথা নহ'ল। পিছদিনা আৰু গধূলি মই তাইক ফেচবুকত মেছেজ কৰোঁ। 2-4টামান মেছেজ একেলগে কৰাৰ পিছতহে তাই মোৰ মেছেজটো চিন কৰে। মই আকৌ মেছেজ কৰিলোঁ, তেতিয়া দেখা পালোঁ যে নট এভৰি ওৱান কেন মেছেজ দিছ একাউণ্ট। এতিয়া কথা হৈছে পাহিবা, মই তাইৰ কাৰণে বাট চাম, অকল পৰীক্ষাৰ পিছলৈ নহয়, যিমান দিন পাৰোঁ মই বাট চাই থাকিম। এইখিনিয়ে মোৰ লাভ ষ্টৰী পাহিবা। বহুত দীঘল হৈ গ'ল চাগে, যাৰ বাবে মাজতে বহুত কথা এৰি দিলোঁ। বহুত দিন হ'ল কলম নধৰা পাহিবা, যাৰ বাবে হয়তো বহুত ভুলো হ'ব পাৰে, ক্ষমা কৰি দিব পাহিবা। এইখিনিতে আৰু এটা কথা কওঁ, মোৰ বয়স এতিয়া 24+ আৰু তাইৰ 19। শেষত এইটোৱে ক'ম যে পাহিবা, মোৰ এই লাভ ষ্টৰীটো আপোনাৰ শুৱলা কণ্ঠৰে শুনিবলৈ আগ্ৰহেৰে ৰৈ থাকিম। আপুনিও যিমান সোনকালে পাৰে মোৰ ষ্টৰীটো শ্বেয়াৰ কৰে যেন। ধন্যবাদ। এতিয়া আপোনাৰ বিগ ফেন অভিজিত ৰাজবংশী, বঙাইগাঁও। ৱেল অভিজিত, মই তোমাক এটা কথাই ক'ম, তাইৰ লাইফটো আৰম্ভই হোৱা নাই। তাইক কলেজীয়া দিন, তাইৰ লাইফ, তাইৰ চাকৰি, তাইৰ বহু দীঘলীয়া এটা যাত্ৰা আছে আৰু এই দীঘলীয়া যাত্ৰাত তুমি ইমানখিনি এক্সপেক্ট কৰিছা ইমান সোনকালে, উইচ ইজ অলছ' ৰং, আৰু তোমাৰো বহু দীঘলীয়া যাত্ৰা এটা আছে। চ' ইমান কম সময়তে ইমানখিনি এক্সপেক্টেশ্যনছ, ইমানখিনি হাই প্ৰমিছেছ কৰাটো ভুল। চ' ইয়া মই জানো যে এইটো সময়ত প্ৰেমৰ কথা পাতি ভাল লাগে, প্ৰমিছেছ কৰি ভাল লাগে, কিন্তু প্ৰেক্টিকেলি চাবলৈ গ'লে এইসমূহ প্ৰমিছেছ উইথ টাইম চেঞ্জ হৈ যায় আৰু স্পেচিয়েলি এতিয়াৰ জেনেৰেশ্যনৰ মাজত সেইটোতো আৰু বেছি দেখা যায়। গতিকে ইমানখিনি লুজ হাৰ্ট বা ডিপ্ৰেশ্যন বা মন বেয়া কৰি বহি থাকিব নালাগে। দিছ ইজ জাষ্ট এ পাৰ্ট অফ লাইফ। লাইফত ঢেৰ মানুহ লগ পাবা, বহুত মানুহ তোমাৰ জীৱনলৈ আহিবলৈ বাকী আছে আৰু তাইৰ জীৱনততো আৰু আছে, কাৰণ তোমাতকৈ তাই বহুত সৰু। গতিকে এনেদৰে বহি পেলাই, এটা সম্পৰ্ক লৈ পেলাই যদি বহি থাকা, জীৱনত যিমান মানুহ তোমাৰ লাইফত যি যি উদ্দেশ্যলৈ আহিবলৈ বাট চাই আছে, সেই মানুহখিনিকো তুমি ৰখাই থৈছা। গতিকে জাষ্ট অ'পেন ইয়ৰ লাইফ, অ'পেন ইয়ৰ হাৰ্ট, অ'পেন ইয়ৰ চ'ল, অ'পেন ইয়ৰ বডি, অ'পেন ইয়ৰ আইজ এণ্ড ইয়েৰ্ছ টু। এনেকৈ বহি থাকিলে জীৱনটো ৰৈ যাব। চ' আই উইচ ইউ অল দ্য বেষ্ট। আৰু এয়া আছিলে আজি স্টোরিটি। এটি নতুন স্টোরির সৈতে আকৌ লগ পাম। আনটিল দেন, ডু ফল ইন লাভ, ইটস আ গ্রেট ফিলিং, ইউ উইল গেট টু লার্ন আ লট, এন্ড অলওয়েজ রিমেম্বার, আই লাভ ইউ, এন্ড রেড এফ এম বজাতে রহো।